মথি অধ্যায় ছাব্বিছ। যীশুৱে এই সকলো কথা কৈ অঁতালত তেওঁৰ শিষ্যবিলাকক ক'লে,
দুদিনৰ পাছত নিষ্ঠাৰ পৰ্ব হ'ব আৰু মানুহৰ পুত্ৰক ক্ৰুশত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ'ব বুলি তোমালোকে জানিছা।
তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলে কায়াফা নামেৰে মহাপুৰোহিতৰ চোতালত গোট খাই যীশুক চলেৰে ধৰি বধ কৰিবলৈ আলোচ কৰিলে। কিন্তু তেওঁলোকে ক'লে,
পৰ্বৰ সময়ত নহয়, পাছে জানো, মানুহবিলাকৰ মাজত হুৰা মুৰা নালাগিব।
পাছে যীশু বৈঠনীয়া গাঁৱত চিমুন কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত এজনী তিৰোতাই বহুমূলীয়া সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমালৈ তেওঁৰ ওচৰলৈ আহি তেওঁ ভোজনত বহি থাকোঁতেই তেওঁৰ মূৰত পাকি দিলে। কিন্তু শিষ্যবিলাকে তাকে দেখি কুপিত হৈ ক'লে,
এনে হানি কিয়? কিয়নো ইয়াক ভালেমান ধনলৈ বেছি দৰিদ্ৰবিলাকক দান কৰিব পাৰিলেহেঁতেন।
কিন্তু যীশুৱে তাকে জানি তেওঁলোকক ক'লে,
এই তিৰোতাক কেলে আমনি দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে, যিহেতু দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো। কিয়নো তেওঁ এই সুগন্ধি তেল মোৰ শৰীৰত বাকী দিলে, মোক মৈদামত থবৰ অৰ্থে তাকেই কৰিলে। মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইতে এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই সেই ঠাইত এই যি কৰ্ম তেওঁ কৰিলে তেওঁ সোঁৱৰিবলৈ তাকো কোৱা হ'ব।
তেতিয়া বাৰজনৰ মাজৰ ইস্কুৰিটিয়া যিহুদা নামেৰে এজনে প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গৈ ক'লে,
মই আপোনালোকৰ হাতত তেওঁ সোধাই দিলে মোক কি দিবলৈ ইচ্ছা কৰে।
তাতে তেওঁলোকে তেওঁক ডেৰ কুৰি ৰূপ লিখি দিলে আৰু তেতিয়াৰে পৰা তেওঁক সোধাই দিবলৈ সুযোগ বিচাৰিলে। পাছে খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্যবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে,
নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ আপোনাৰ নিমিত্তে আমি ক'ত যুগুত কৰাটো আপোনাৰ ইচ্ছা?
তাতে তেওঁ ক'লে,
নগৰলৈ গৈ অমুকক কোৱাগৈ, গুৰুৱে কৈছে মোৰ কাল ওচৰ হৈছেহি, মোৰ শিষ্যবিলাকৰ সৈতে মই তোমাৰ ঘৰত নিষ্ঠাৰ পৰ্বৰ ভোজ পালন কৰিম।
তেতিয়া শিষ্যবিলাকে যীশুৱে আদেশ দিয়াৰ দৰেই কৰি নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলেগৈ। পাছে সন্ধ্যা হলত তেওঁৰ বাৰজন শিষ্যে সৈতে ভোজনত বহিছিল। এনেতে তেওঁলোকে ভোজন কৰোঁতে তেওঁ ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক সোধাই দিব।
তেতিয়া তেওঁলোকে অতি দুঃখিত হৈ প্ৰতিজনে তেওঁক সুধিবলৈ ধৰিলে,
হে প্ৰভু, সেইজন মইনে?
তাতে যীশুৱে উত্তৰ দি ক'লে,
মোৰে সৈতে যিজনে ভোজন পাত্ৰত হাত জুবুৰিয়ালে তেওঁৱে মোক সোধাই দিব। মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁৰ গতি হ'ব। কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক সোধাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ, সেই মানুহৰ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল।
তেতিয়া তেওঁক সোধাই দিয়া যীহুদাই মাত লগাই ক'লে,
ৰব্বি, সেইজন মইনে?
তেওঁক ক'লে,
তুমি স্বৰূপ ক'লা।
পাছে তেওঁলোকে ভোজন কৰোঁতে যীশুৱে পিঠালৈ আশীৰ্বাদ কৰি ভাঙি শিষ্যবিলাকক দি ক'লে,
লোৱা, খোৱা, এই মোৰ শৰীৰ।
পাছে তেওঁ পাণ পাত্ৰকো লৈ স্তুতি কৰি তেওঁলোকক দি ক'লে,
ইয়াক তোমালোক সকলোৱে পাণ কৰা, কিয়নো মোৰ যি তেজ অৰ্থাৎ নিয়মৰ তেজ পাপমোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই। আৰু মই তোমালোকক কওঁ, তোমালোকৰ সৈতে মই মোৰ পিতৃৰ ৰাজ্যত নৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটি ৰস আৰু পান নকৰোঁ।
পাছে তেওঁলোকে গীত গাই বাহিৰ ওলাই জৈতুন পৰ্বতলৈ গ'ল। তেতিয়া যীশুৱে তেওঁলোকক ক'লে,
এই ৰাতি তোমালোক সকলোৱে মোত বিঘিনি পাবা, কিয়নো লিখা আছে মই মেৰৰখীয়াক আঘাত কৰিম, তাতে জাকৰ মেৰবিলাক ছিন্ন ভিন্ন হৈ যাব। কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালিললৈ যাম।
তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে,
সকলোৱে আপোনাক বিঘিনি পালেও মই কেতিয়াও বিঘিনি নাপাম।
যীশুৱে তেওঁক ক'লে,
মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই দাগ দিয়াৰ আগে তুমি তিনিবাৰ মোক আখৈ মাতিবা।
পিতৰে তেওঁক ক'লে,
যদি আপোনাৰ লগত মই মৰিবও লাগে তথাপি আপোনাক আখৈ নামাতিম।
সেইদৰে সকলোবিলাক শিষ্যই ক'লে। তেতিয়া যীশুৱে তেওঁলোকে সৈতে গেটছিমানি নামেৰে এখন ঠাইলৈ গৈ তেওঁৰ শিষ্যবিলাকক ক'লে,
মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰোঁ মানে, তোমালোক ইয়াতে বহি থাকা।
পাছে তেওঁ পিতৰক আৰু শিৱদিয়ৰ পুতেক দুজনক লগত নিলে আৰু শোকাকুল আৰু ব্যাকুল হ'বলৈ ধৰিলে। তেতিয়া তেওঁলোকক ক'লে,
মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে, তোমালোকে ইয়াতে থাকি মোৰ লগত পৰ দিয়া।
পাছে তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক'লে,
হে মোৰ পিতৃ, যদি হ'ব পাৰে তেন্তে এই পানপাত্ৰ মোৰ পৰা দূৰ হওক, তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।
পাছে শিষ্যবিলাকৰ ওচৰলৈ আহি তেওঁলোকক টোপনি যোৱা দেখি তেওঁ পিতৰক ক'লে,
তোমালোকে মোৰ লগত এঘণ্টাওনো পৰ্দি থাকিব নোৱাৰিলানে? পৰীক্ষাত যেন নপৰা এই নিমিত্তে পৰ্দি প্ৰাৰ্থনা কৰা। আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল।
পুনৰাই তেওঁ দ্বিতীয়বাৰ গৈ প্ৰাৰ্থনা কৰি ক'লে,
হে মোৰ পিতৃ, মই পান নকৰালৈকে যদি ই দূৰ হ'ব নোৱাৰে তেন্তে তোমাৰ ইচ্ছা পূৰ হওক।
পাছে তেওঁ পুনৰাই আহি তেওঁলোকক টোপনি যোৱা দেখিলে, কিয়নো তেওঁলোকৰ চকু টোপনিয়ে টানি ধৰিছিল। পুনৰাই তেওঁলোকক এৰি গৈ তৃতীয়বাৰো আকৌ একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে। তেতিয়া তেওঁ শিষ্যবিলাকৰ ওচৰলৈ আহি তেওঁলোকক ক'লে,
এতিয়াও টোপনিত থাকি বিশ্ৰাম কৰি আছা? চোৱা, সময় ওচৰ হ'ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে। উঠা, আমি যাওঁ হওক। চোৱা, মোক শোধাই দিয়াজন ওচৰ পালেহি।
তেওঁ কথা কৈ থাকোঁতেই চোৱা, বাৰজনৰ মাজৰ যিহুদা আৰু তাৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলৰ পৰা তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ এটা ডাঙৰ দল আহিল। তেওঁক শোধাই দিয়াজনে তেওঁলোকক এই সংকেত দিছিল,
মই যিজনক চুমা খাম তেওঁ সেইজন, তেওঁকেই ধৰিবা।
তেতিয়াই তেওঁ যীশুৰ ওচৰলৈ গৈ,
ৰব্বি, প্ৰণাম,
এইবুলি তেওঁক চুমা খালে। তাতে যীশুৱে তেওঁক ক'লে,
হে মিত্ৰ, তুমি যি কৰিবলৈ আহিলা তাক কৰা।
তেতিয়া তেওঁলোকৰ ওচৰলৈ আহি যীশুৰ গাত হাত দি তেওঁক ধৰিলে। তাতে চোৱা, যীশুৰ লগৰ এজনে হাত মেলি নিজৰ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ দাসক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে। তেতিয়া যীশুৱে তেওঁক ক'লে,
তোমাৰ তৰোৱাল পুনৰাই খাপত থোৱা, কিয়নো যিবোৰে তৰোৱাল ধৰে সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হ'ব, নতুবা মোৰ পিতৃয়ে যিহতে এতিয়াই মোলৈ বাৰ বাহিনীতকৈ অধিক স্বৰ্গদূত পঠাই দিব। মই এনে নিবেদন কৰিব নোৱাৰো বুলি তুমি ভাবিছানে? কিন্তু তাক কৰিলে এইদৰে ঘটিব লাগে বুলি কোৱা শাস্ত্ৰীয় বচন কেনেকৈ সিদ্ধ হ'ব?
সেই সময়ত যীশুৱে লোকসমূহক ক'লে,
তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছানে? মই ধৰ্মধামত নিতৌ বহি উপদেশ দি আছিলো, তেতিয়া তোমালোকে মোক নধৰিলা, কিন্তু ভাৱবাদীসকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল।
তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ'ল। পাছে অধ্যাপক আৰু বৃদ্ধসকল যি ঠাইত গোট খাই আছিল তালৈকে যীশুক ধৰাবিলাকে কায়াফা নামেৰে মহাপুৰোহিতৰ ওচৰলৈ তেওঁক লৈ গ'ল, আৰু পিতৰে মহাপুৰোহিতৰ চোতাললৈকে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে গৈ তাত সোমাই শেষত কি হয় তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল। তেতিয়া প্ৰধান পুৰোহিতসকলে আৰু গোটেই মহাসভাই যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে, আৰু অনেক মিছা সাক্ষী আহিলতো তাক নাপালে। কিন্তু শেষত দুজনে আহি ক'লে,
এওঁ কৈছিল মই ঈশ্বৰৰ মন্দিৰ নষ্ট কৰি তিনিদিনৰ ভিতৰতেই তাক সাজিব পাৰোঁ।
তেতিয়া মহাপুৰোহিতে উঠি যীশুক ক'লে,
তুমি একো উত্তৰ নিদিয়ানে? তোমাৰ অহিতে তেওঁলোকে কি সাক্ষ্য দিছে?
কিন্তু যীশুৱে নিজম দি থাকিল। তাতে মহাপুৰোহিতে তেওঁক ক'লে,
তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছো, তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে নোহোৱা আমাক কোৱা।
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা।
তেতিয়া মহাপুৰোহিতে নিজৰ কাপোৰ ফালি ক'লে,
ই ঈশ্বৰৰ নিন্দা কৰিলে, সাক্ষীত আমাৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে ঈশ্বৰৰ নিন্দা শুনিলা, তোমালোকৰ মনে কি ধৰে?
তেওঁলোকে উত্তৰ দি ক'লে,
ই প্ৰাণ দণ্ডৰ যোগ্য।
তেতিয়া তেওঁলোকে যীশুৰ মুখত থুই পেলাই ভুকুৱালে আৰু কেতবোৰে ঢকিয়াই সুধিলে,
হে খ্ৰীষ্ট, ভাবুক্তিৰ দ্বাৰা আমাক কোৱাচোন, তোমাক কোনে মাৰিলে?
সেই সময়ত পিতৰ বাহিৰ ফালে চোতালত বহি আছিল, তাতে এজনী বেটীয়ে তেওঁৰ ওচৰলৈ আহি ক'লে,
তুমিও গালিলিয়া যীশুৰ লগত আছিলা।
কিন্তু তেওঁ আটাইৰে সন্মুখতে অস্বীকাৰ কৰি ক'লে,
তুমি কি কৈছা মই বুজা নাই।
পাছে তেওঁ বাটচৰালৈ গ'লত আন এজনীয়ে তেওঁক দেখি তাত থকাবিলাকক ক'লে,
এওঁ নাচৰতে যীশুৰ লগত আছিল।
তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক'লে,
মই সেই মানুহক নিচিনোৱেই।
অলপ পাছত তাত থকাবিলাকে ওচৰলৈ আহি পিতৰক ক'লে,
অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন, কিয়নো তোমাৰ মাতেই তোমাৰ চিনাকি দিছে।
তাতে তেওঁ হাউদি আৰু শপত খাই ক'লে,
মই সেই মানুহক নিচিনোৱেই।
এই যি কথা যীশুৱে কৈছিল, তেতিয়াই কুকুৰাই ডাক দিলে। সেই কথা পিতৰৰ মনত পৰিল।
তাতে কুকুৰাই ডাক দিয়াৰ আগে তুমি মোক তিনিবাৰ আশয় মাতিবা।
তাতে তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।